বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 80% বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীক ডঃ বাণীকান্ত কাকতি মেধাৱতা আঁচনিৰ অধীনত স্কুটাৰ বিতৰণ, অসম আৰক্ষী আৰু গৃহ বিভাগত চাহ জনজাতিৰ 120 গৰাকী প্ৰাৰ্থীক নিযুক্তি, কাছাৰ জিলাত চলি থকা সকলো উন্নয়নমূলক কাম কাজ 60-75 দিনৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ নিৰ্দেশ, আৰু লোকসভাত ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বিশেষ আলোচনা। 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 80% বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলক ডঃ বাণীকান্ত কাকতি মেধাৱতা আঁচনিৰ অধীনত আজি স্কুটাৰ বিতৰণ কৰা হয়। এইবাৰ এই বঁটা লাভ কৰা 11,250 গৰাকী শিক্ষাৰ্থীৰ ভিতৰত 6,860 গৰাকী ছাত্ৰী আৰু 4,390 গৰাকী ছাত্ৰ আছে। গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে অংশ লয়। নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে স্কুটাৰ লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক যান বাহন চলাচলৰ নীতি নিয়ম মানি চলিবলৈ আহান জনায়। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰা ছাত্ৰীয়ে এই বঁটা লাভ কৰা নাই। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীগৰাকীয়ে 1 জানুৱাৰীৰ পৰা ছাত্ৰসকলৰ বাবে মুখ্যমন্ত্ৰী বাবু আঁচনি আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে। দৰিদ্ৰ আৰু মধ্যবিত্ত ছাত্ৰই এই আঁচনিৰ সুবিধা লাভ কৰিব বুলিও তেওঁ কয়। এই আঁচনিৰ অধীনত প্ৰতিমাহে নিৰ্বাচিত ছাত্ৰক জলপানী দিয়া হ'ব।
1 জানুৱাৰীৰ বাবে আমি ছাত্ৰসকলৰ বাবে এখন আঁচনি আনিম, কিন্তু ছাত্ৰীৰ বাবে যেনেকে এইটো ইউনিভাৰ্চেল সকলো ছাত্ৰীয়ে পায়, ছাত্ৰৰ ক্ষেত্ৰত ইউনিভাৰ্চেল নহব, অকল দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্তসকলৰ কাৰণেহে আমি এনেকুৱা এটা আঁচনি আনিম। ছাত্ৰীৰ ক্ষেত্ৰত আমি ইকনমিটো নাচাওঁ, সকলোকে দিওঁ, কিন্তু ছাত্ৰৰ ক্ষেত্ৰত আমি ইকনমিটো চাই পেলাই দিম, যে নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ পৰিয়ালৰ পৰা অহা ছাত্ৰসকলক আমি এটা ভাল আঁচনি এটা আমি আনিম। 1 জানুৱাৰী তাৰিখে অসমত কেইবাটাও নতুন আঁচনি ঘোষিত হ'ব।
স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে ৰাজ্য চৰকাৰে আজি 71খন পৌৰসভাৰ 664গৰাকী প্ৰাদেশিকীকৃত পৌৰ কৰ্মচাৰী আৰু নগৰ তথা গাঁও পৰিকল্পনা সঞ্চালকালয়ৰ 8গৰাকী সহকাৰী সঞ্চালকক নিযুক্তি পত্ৰ প্ৰদান কৰে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দিনৰ 2 বজাত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ সৈতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। ইপিনে অসম আৰক্ষী আৰু গৃহ বিভাগত নিযুক্তি লাভ কৰা চাহ জনজাতিৰ 120 গৰাকী প্ৰাৰ্থীক আজি বিয়লি জনতা ভৱনত আয়োজিত এটা অনুষ্ঠানত নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কাছাৰ জিলাত চলি থকা সকলো উন্নয়নমূলক কাম কাজ 60-75 দিনৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে। আজি কাছাৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ত গ্ৰাম্য উন্নয়ন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত ভাগ লৈ মন্ত্ৰীগৰাকীয়ে এই নিৰ্দেশ দিয়ে। বৈঠকত বিধায়ক দীপায়ন চক্ৰৱৰ্তী, মিহিৰকান্তি সোম, নিহাৰ ৰঞ্জন দাস, কাছাৰ জিলা পৰিষদৰ সভাপতি কংকন নাৰায়ণ চিকদাৰৰ লগতে জিলা প্ৰশাসনৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত আছিল। উল্লেখযোগ্য যে জিলাখনত 1,47,000 পৰিয়ালে PMAYG প্ৰকল্পৰ গৃহ লাভ কৰিছে। এই গৃহ নিৰ্মাণৰ বাবে 298 কোটি টকা আবণ্টন দিয়া হৈছে। মন্ত্ৰীগৰাকীয়ে হিতাধিকাৰীৰ পৰীক্ষণ, নিয়মীয়া অগ্ৰগতিৰ প্ৰতিবেদন আৰু গাঁওসভাৰ জৰিয়তে সকলো স্তৰতে সংহত তত্বাৱধানত গুৰুত্ব আৰোপ কৰে। লোকসভাত আজি ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বিশেষ আলোচনা অনুষ্ঠিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আলোচনা আৰম্ভ কৰে। শ্ৰীমোদীয়ে আলোচনাত অংশ লৈ কয় যে এই আলোচনাই সদনৰ দায়বদ্ধতা প্ৰতিফলিত কৰাৰ লগতে পৰৱৰ্তী প্ৰজন্মসমূহক দেশাত্মবোধেৰে উদ্বুদ্ধ কৰিব। তেওঁ কয় যে এই গীতে দেশৰ স্বাধীনতা আন্দোলনক শক্তি দিয়াৰ লগতে মাৰ্গদৰ্শন কৰাইছিল। এই বিষয়টোলৈ আলোচনা কৰাটো সংসদৰ প্ৰতিগৰাকী সদস্যৰ বাবে গৰ্ব আৰু সৌভাগ্যৰ বিষয় বুলিও তেওঁ মন্তব্য কৰে। এই আলোচনাই ইতিহাসৰ স্মৰণীয় ঘটনাসমূহক সকলোৰে সন্মুখত উজ্জ্বল কৰি তোলাৰ লগতে নতুন প্ৰজন্মৰ বাবে পাঠেয় হ'ব বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। বংগিম চন্দ্ৰ চট্টোপাধ্যায়ৰ এই অবিস্মৰণীয় সৃষ্টিয়ে ঔপনিৱেশিক ব্ৰিটিছ চৰকাৰৰ বংগ বিভাজন নীতিকো ওফৰাই দিবলৈ জনসাধাৰণক উৎসাহিত কৰিছিল বুলি তেওঁ উল্লেখ কৰে। বন্দে মাতৰম কেৱল এটা গীত নহয়, বৰং স্বাধীনতা সংগ্ৰামীসকলক ত্যাগ আৰু একাগ্ৰতাৰে নিজৰ পথত অগ্ৰসৰ হোৱাৰ প্ৰেৰণা যোগোৱা শক্তিশালী মন্ত্ৰ আৰু শ্লোগান বুলিও তেওঁ মন্তব্য কৰে।
হম দেশবাসীকো গৰ্ব হোৱা চাই দুনিয়াকে ইতিহাস মে কহীঁ পৰ ভি এছা কোই কাম্য নহীঁ হো সকতা এছা কোই ভাৱ গীত নহীঁ হো সকতা জো সদিয়ো তক এক লক্ষ্য কে লিয়ে কোটি কোটি জনো কো প্রেরিত করতা হো আর জীবন আহুত করনে কে লিয়ে নিকল পড়তে হো दुनिया में ऐसा कोई भावगीत नहीं हो सकता जो वंदे मातरम। पूरे विश्व को पता होना चाहिए कि गुलामी के कालखंड में भी ऐसे लोग हमारे यहां पैदा होते थे जो इस प्रकार के भावगीत की रचना कर सकते थे। ये विश्व के लिए अजूबा है, हमें गर्व से कहना चाहिए, तब दुनिया भी मानना शुरू करेगी।
आलोचनार अंश लय प्रतिरक्षा मंत्री राजनाथ सिंहे বন্দে মাতৰম ভাৰতৰ অতীত বৰ্তমান আৰু ভৱিষ্যতৰ অবিচ্ছেদ্য অংগ বুলি মন্তব্য কৰে। সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱ, কংগ্ৰেছ দলৰ সাংসদ তথা বিৰোধীৰ উপদলপতি গৌৰৱ গগৈকে ধৰি কেইবাগৰাকীও সাংসদে এই আলোচনাত অংশ লৈছে। আলোচনাৰ বাবে 10 ঘণ্টা সময় দিয়া হৈছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ অধ্যক্ষতাত পূৰ্বে অনুষ্ঠিত সৰ্বদলীয় বৈঠকতে আজি বন্দে মাতৰম আৰু কাইলৈ ভোটাৰ তালিকাৰ সংশোধনী সন্দৰ্ভত আলোচনা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। ৰাজ্যসভাত বন্দে মাতৰমৰ 150 বছৰ পূৰ্ণ হোৱা উপলক্ষে কাইলৈ আলোচনা অনুষ্ঠিত হ'ব। আপোনালোকে সন্ধিয়াৰ উজনি অসমৰ বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। 13 ডিচেম্বৰত দেশজুৰি হ'বলগীয়া ৰাষ্ট্ৰীয় লোক আদালতৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ ভিন্ন প্ৰান্তত লোক আদালতৰ প্ৰস্তুতি চলিছে। লখিমপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লখিমপুৰ জিলা আৰু ঢকুৱাখনা মহকুমা আদালতত 13 ডিচেম্বৰত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। লখিমপুৰ আইন সেৱা প্ৰাধিকৰণৰ সচিবে বিভিন্ন ধৰণৰ গোচৰ যেনে বিত্তীয় লেনদেন সংক্ৰান্তীয় গোচৰ, শ্ৰম বিবাদ, বেংকৰ ঋণ অনাদায়, বিদ্যুৎ পানী যোগানৰ বিল সংক্ৰান্তীয় গোচৰ মীমাংসাৰ যোগেদি হ'বলগীয়া ফৌজদাৰী আৰু দেৱানী গোচৰ আৰু অন্যান্য গোচৰ বিবাদৰ সৈতে জড়িতসকলক দিনৰ 10 বজাত ন্যায়িক আৰু মহকুমা ন্যায়িক আদালতত উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে। নগাঁও জিলা আদালত প্ৰাংগণতো 13 ডিচেম্বৰৰ পুৱা 10 বজাৰ পৰা নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ অধীনত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। ঐতিহ্যমণ্ডিত যোৰহাট চৰকাৰী বহুমুখী বালক বিদ্যালয়ৰ মূল ভৱনৰ নিৰ্মাণ কাৰ্যৰ বাবে পুনৰ 1,30,00,000 টকা পুঁজি প্ৰদান কৰা হৈছে। যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে বিদ্যালয়খনত আন্তঃগাঁথনি উন্নয়নৰ বাবে এই পুঁজি চেকযোগে প্ৰদান কৰে। অসমৰ অন্যতম ঐতিহ্য বহনকাৰী শিক্ষানুষ্ঠানখনৰ ঐতিহাসিক ভৱনটোৰ পূৰ্বৰ আৰ্হি অক্ষুণ্ণ ৰাখি পুনৰ নিৰ্মাণৰ বাবে চলি থকা প্ৰচেষ্টাৰ শেষৰটো পৰ্যায়ৰ বাবে যোৰহাট সমষ্টিৰ অনিৰ্ধাৰিত পুঁজিৰ সহায়ত কামখিনি সম্পূৰ্ণ কৰা হ'ব। ইয়াৰ লগতে যোৰহাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহৰ উন্নীতকৰণৰ বাবে পুনৰ 70,00,000 টকাৰ পুঁজি প্ৰদান কৰা হৈছে। এই পুঁজি চেকযোগে প্ৰদান কৰি বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে কয় যে প্ৰেক্ষাগৃহটো অত্যাধুনিক মানৰ কৰাৰ বাবে এই পুঁজিয়ে সহায় কৰিব। অহা 12 ডিচেম্বৰৰ পৰা 22 ডিচেম্বৰলৈকে হ'বলগীয়া চতুৰ্দশ ডিব্ৰুগড় গ্ৰন্থমেলা উপলক্ষে আয়োজন কৰা সাহিত্যিক তথা শিক্ষাবিদ ডিম্বেশ্বৰ চলিহা সোঁৱৰণী ৰচনা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হৈছে। ঘোষিত ফলাফল অনুসৰি ডিব্ৰুগড় জিলাৰ হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ 5ম ষান্মাসিকৰ ছাত্ৰ কমল নয়ন দত্তই প্ৰথম স্থান লাভ কৰিছে। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ স্নাতক তৃতীয় বৰ্ষৰ ছাত্ৰী প্ৰিন্সি সন্দিকৈয়ে দ্বিতীয় স্থান আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰী মৌচুমী সোণোৱালে তৃতীয় স্থান লাভ কৰে। স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ অধ্যয়নৰত শিক্ষাৰ্থীসকলৰ মাজত অনুষ্ঠিত ৰচনা প্ৰতিযোগিতাৰ বিষয় আছিল জীৱন গঢ়াত গ্ৰন্থৰ ভূমিকা। প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ হিচাপে 7,000 টকা, দ্বিতীয় পুৰস্কাৰ হিচাপে 5,000 টকা আৰু তৃতীয় পুৰস্কাৰ হিচাপে 3,000 টকাৰ লগতে গ্ৰন্থৰ টোপোলা প্ৰদান কৰা হ'ব। পুৰস্কাৰসমূহ 14 ডিচেম্বৰৰ বিয়লি 4:30 বজাত গ্ৰন্থমেলাৰ প্ৰাংগণত প্ৰদান কৰা হ'ব। কামৰূপ জিলাৰ বকৰ গান্ধী মৈদান সমন্বয় ক্ষেত্ৰত কাইলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অন্তৰ্গত 2025-26 বৰ্ষৰ হিতাধিকাৰীসকললৈ যোজনাৰ অনুমোদন পত্ৰৰ ৰাজ্যিক পৰ্যায়ৰ কেন্দ্ৰীয় আনুষ্ঠানিক বিতৰণ কাৰ্যসূচীৰ উদ্বোধন কৰিব। ইয়াৰ অংশ হিচাপে যোৰহাট জিলাৰ 4টা বিধানসভা সমষ্টিতে কাইলৈ আনুষ্ঠানিক বিতৰণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। যোৰহাট বিধানসভা সমষ্টিৰ বাবে এই অনুষ্ঠান যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 80% বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীক ডঃ বাণীকান্ত কাকতি মেধা বঁটা আঁচনিৰ অধীনত স্কুটাৰ বিতৰণ, অসম আৰক্ষী আৰু গৃহ বিভাগত চাহ জনজাতিৰ 120 গৰাকী প্ৰাৰ্থীক নিযুক্তি, কাছাৰ জিলাত চলি থকা সকলো উন্নয়নমূলক কাম কাজ 60-75 দিনৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ নিৰ্দেশ আৰু লোকসভাত ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বিশেষ আলোচনা। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।